শপিং বঢ়িয়া হল ন?
আরে ইহত কত গল?
ইশান জাম ইয়ে!
ও গড, কিমান যে বিজানু হব, বেমার পড়িব।
চিন্তা নকৰিবা, ইশানে সম্ভালি লব।
মাহি পড়া গুটি বলে ডেটল লগাও গৈ।
কিয়নো ডেটলৰ অভ্যাসে প্ৰদান কৰে সুৰক্ষা 99.99% বীজাণুৰ পৰা। আপ চাফাৰো ভালদৰে হলা ইশান,
নিজৰো আৰু বীজাণুৰো।
মোৰ ঘৰ ডেটলৰে ধোৱা।